এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিয়ে যোৱা দেওবাৰে কাটাৰৰ ৰাজ লাফানাত সংঘটিত দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰীয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ গেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 পৰাস্ত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। কালি নতুন দিল্লীত অনুষ্ঠিত গ্লোবেল কনভাৰ্জেন্স ফৰ গ্ৰোথ সামিটত ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এখন আন্তঃসংযোগী বিশ্বত সমৃদ্ধি আৰু প্ৰত্যাহ্বানসমূহ প্ৰত্যেকৰে মাজত ভগাই লোৱা হয় যদিও সংঘাত আৰু অনিশ্চয়তাৰ পৰিণামসমূহ উন্নয়নশীল দেশ আৰু গ্লোবেল চাউথৰ ওপৰত অসমতাপূৰ্ণভাৱে পৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সমন্বিত গোলকীয় পদক্ষেপ অপৰিহাৰ্য। গোলকীয় অসমতাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী সীতাৰমণে কয় যে সকলো অসমতাই একে নহয়, কিয়নো কিছুমান অসমতাই জনসংখ্যা উন্নয়নৰ পৰ্যায়, সম্পদৰ প্ৰাচুৰ্য আৰু অৰ্থনৈতিক গাঁথনিৰ পাৰ্থক্যক প্ৰতিফলিত কৰে। ভাৰতৰ অৰ্থনীতিৰ প্ৰগতিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বিকাশ মূলতঃ ঘৰুৱা চাহিদাৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ বহুলাংশে বজাৰ নিৰ্ধাৰিত বিনিময় হাৰে সমৰ্থন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ লগত হোৱা টেলিফোনী বাৰ্তালাপত যোৱা দেওবাৰে কাটাৰৰ ৰাজ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটিত সংঘটিত এটা দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ নেতাগৰাকীক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি প্ৰকাশ কৰা সহানুভূতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু আহতসকলক আগবঢ়োৱা ক্ষীপ্ৰ চিকিৎসা সাহায্যৰ শলাগ লয়। দুয়োগৰাকী নেতাই নিজৰ নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে আৰু ইজনে সিজনৰ প্ৰতি সংহতি আৰু সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে কাটাৰে গ্ৰহণ কৰা গঠনমূলক ভূমিকাই অঞ্চলটোত স্থায়ী শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাত অৰিহণা যোগাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ, প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজসেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামতী আৰু নেপথ্য গায়িকা অলকা য়াগনিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয়। চৰকাৰে চলিত বৰ্ষত 131 ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰ ভিতৰত 5 পদ্মবিভূষণ, 13 পদ্মভূষণ আৰু 113 পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰতে আয়োজন কৰা উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত অনুষ্ঠিত গ্ৰুপিঙৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত 16 ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা সভাত সদস্য দেশৰ শীৰ্ষ নিৰাপত্তা প্ৰতিনিধিসকলক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত থকা ভাবুকিৰ বিষয়ে আলোচনা কৰা হয়।
We need to be cognizant of the new security threats and challenges. Non-traditional threats have transcended national borders and have developed defeat systems against conventional responses. Innovative disruptive technologies, more camouflaged variants of terrorism, cyber threats in a world which is getting increasingly digitized, they all constitute an important threat for us.
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা নিৰাপত্তাজনিত বিপদ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে এন এছ এসমূহে 21 আৰু 22 মে'ত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ বিৰোধী আৰু 8 আৰু 9 জুনত অনুষ্ঠিত হোৱা তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত নিৰাপত্তা সম্পৰ্কীয় ব্ৰিক্ছ যুটীয়া কৰ্মগোটসমূহৰ কাৰ্যকলাপ আৰু ফলাফলসমূহো পৰ্যালোচনা কৰে। আলোচনাৰ নেতাসকলে ব্ৰিক্ছৰ অধিক সহযোগিতা বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়ায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত অনুষ্ঠিত 16 সংখ্যক ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ছাৰ্গেই শ্বৈগুৱে ব্ৰিক্ছ ফ্ৰেমৱৰ্কৰ অধীনত চলি থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। বৈঠকত ভাৰত ৰাছিয়াৰ বিশেষ কৌশলগত সহযোগিতাৰ সৈতে সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰো মূল্যায়ন কৰা হয়। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে। ডঃ লাহিৰিয়ে নতুন দিল্লীত ট্ৰেড ৱাচ কোৱাৰ্টাৰলি প্ৰতিবেদনৰ শেহতীয়া সংস্কৰণ উন্মোচন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ ৰপ্তানি 1.84 ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে আৰু আমদানি 6.5% বৃদ্ধি পাইছে। পশ্চিম এছিয়া পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে এই সংকট সাময়িক আৰু অতি সোনকালে বিশ্বত শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে।
It was a short-term problem. I hope the war is going to end. Peace will prevail. And the impact was in terms of energy prices and transportation cost. Freight rates went up. There was disruption. You'll find even in these figures somewhere. Prices went up. But quantities were not available. So there was a problem. So I think it was a temporary supply shock.
ইথানল মিহলি পেট্ৰল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা বিভিন্ন দাবীক লৈ চৰকাৰে স্পষ্ট কৰি কয় যে ইথানল মিশ্ৰণ বৈজ্ঞানিকভাৱে বৈধ। ইথানল মিহলি পেট্ৰলক লৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাৰ প্ৰমাণহীন আৰু বিভ্ৰান্তিকৰ দাবীৰ উদ্দেশ্য হৈছে জনসাধাৰণক বিভ্ৰান্ত কৰা। তেল বিপণন কোম্পানী, অটোমোবাইল নিৰ্মাতা, ইন্ধন পৰীক্ষণ সংস্থা আৰু অন্যান্য সহযোগীৰ সৈতে মিলি কৰা ইথানল মিশ্ৰণ কাৰ্যসূচী ৰূপায়ণৰ ওপৰত নিৰন্তৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। লগতে চৰকাৰে কয় যে E20 পেট্ৰল উপলব্ধ হোৱাৰে পৰা ইথানল মিহলিৰ ফলত ইঞ্জিন বিকল হোৱা বা বাহনৰ বিজুতিৰ কোনো ব্যাপক সমস্যাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই। এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় 43% ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ ফলত দেশৰ প্ৰায় 315খন জিলা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডো বিশ্বকাপৰ 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল কৰা প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মানো লাভ কৰে। কানাডাৰ টৰণ্ট' ষ্টেডিয়ামত চলি থকা গ্ৰুপ এলৰ এখন খেলত বাতৰি যুগুতোৱাৰ পৰলৈ ক্ৰোৱেছিয়াই পানামাৰ বিৰুদ্ধে 1-0 গ'ল লাভ কৰিছে। প্ৰতিযোগিতাত গ্ৰুপ এলৰ আন এখন খেল ভাৰতীয় সময় অনুসৰি পুৱা 7:30 বজাত কলম্বিয়া ডিআৰ কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে স্থিতিস্থাপক অর্থনীতি গড়ি তোলা বহনক্ষম উন্নয়ন ত্বরান্বিত করা আর অন্তর্ভুক্তিমূলক বিকাশ নিশ্চিত করার অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতার আহ্বান জানাইছে। নীতি আয়োগের উপাধ্যক্ষ ডক্টর অশোক কুমার লাহিড়ে কয় যে যা ত্রৈমাসিকত ভারতের সর্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আর ফিফা বিশ্বকাপ ফুটবলত আমেরিকার হিউস্টনত অনুষ্ঠিত হওয়া গ্রুপ কের এখন খেলত কালি পর্তুগালে উজবেকিস্তানক 5-0 পরাস্ত করে। এটার বাতরি ইমানতে শেষ হল। পরবর্তী বাতরি 7:55 শুনবলে পাব।